প্ৰভু যীশুৰ নামেৰে আপোনাক ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। প্ৰিয় শ্ৰোতা, আপোনালৈ আগবঢ়াইছো জীৱনৰ ক্লান্তি আৰু যন্ত্ৰণাত হাত পেলাব পৰা জীৱনময় বাক্যৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰো।
গধুর এ আত্মগ্লানিয়ে অশ্রুধারি রে আনিছে শরণলৈ যীশুর। হাইরে মনর ভাবনাবু সুখে করে হিয়া গধুর এ আত্মগ্লানিয়ে অশ্রুধারি রে আনিছে শরণলৈ যীশুর। হাইরে মনর ভাবনাবু করে হিয়া গধু এ আত্মগ্লানিয়ে অশ্রুধারি রে আনিছে শরণলৈ যীশু। হাইরে মনর ভাবনাবু ভাবনাবু সুখে করে হিয়া গধুর এ আত্মগ্লানিয়ে অশ্রুধারি রে আনিছে শরণলৈ যীশু। হাইরে মনর ভাবনাবু হাইরে মনর ভাবনাবু হাইরে মনর ভাবনা।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকৌ ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকৰ ওচৰলৈ আহিছো ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়নৰ বাবে। আশা কৰো পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে আৰু আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছে। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে আমাক জনাবচোন। অনুষ্ঠান সম্বন্ধে মতামত আদি জনাই আমালৈ চিঠি লিখিলে আমি নথৈ আনন্দিত হ'ম। এই অনুষ্ঠানৰ যোগেৰে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিব খুজিলে নাইবা যীশুখ্ৰীষ্টৰ বিষয়ে অধিককৈ জানিবলৈ ইচ্ছা কৰিলেও আমালৈ লিখিব পাৰে। কেৱল চিঠি পত্ৰ লিখিবৰ সময়ত আপোনাৰ নাম আৰু ঠিকনা স্পষ্টকৈ লিখিবলৈ যেন নাপাহৰে। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনিছে তেন্তে জানে যে আমি বাইবেলৰ পুৰণি নিয়মৰ ইজৰা পুস্তকৰ ওপৰত আলোচনা চলাই আছো। ইতিমধ্যে আমি 9 অধ্যায়ৰ অধ্যয়ন শেষ কৰিলো, আজি আমি 10 অধ্যায়টো ইয়াত আলোচনা কৰিম। এতিয়ালৈকে আমি যিখিনি কথা আলোচনা কৰিলো আপোনাৰ নিশ্চয় মনত আছে, তথাপি আকৌ এবাৰ চুটিকৈ মনত পেলাই লওঁ। প্ৰথম অধ্যায়ত আমি দেখিলো যে পাৰস্যৰ ৰজা কুৰছে ঈশ্বৰৰ পৰা আজ্ঞা পাই সেই দেশত বন্দী অৱস্থাত থকা ইছৰাইল জাতিৰ লোকসকলক নিজৰ দেশলৈ উভতি যাবলৈ অনুমতি দিলে আৰু জিৰচালেমৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰাৰো অনুমতি দি এক ৰাজ আজ্ঞা জাৰি কৰিলে। নবুখদনেচৰ ৰজাই জিৰচালেমৰ মন্দিৰৰ পৰা লুট কৰি নিয়া পাত্ৰবোৰ কুৰছ ৰজাই উভতাই দিলে। দ্বিতীয় অধ্যায়ত আমি পালো যে জৰুব্বাবিলৰ নেতৃত্বত প্ৰায় 50,000 লোক জিৰচালেমলৈ উভতি আহিল। বহুত সংখ্যক লোক কিন্তু বাবিলতেই থাকি গ'ল। লোকসকল উভতি আহি মন্দিৰৰ ঠাইত যজ্ঞবেদী নিৰ্মাণ কৰি মন্দিৰৰ ভিত্তিমূল স্থাপন কৰা আমি দেখিলো তৃতীয় অধ্যায়ত। চতুৰ্থ অধ্যায়ত দেখিলো ইছৰাইলৰ লোকসকলে মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি শত্ৰুৰ পৰা বাধাৰ সন্মুখীন হ'ল। শত্ৰুবোৰে অত্ৰক্ষত্ৰ ৰজালৈ চিঠি লিখিলে আৰু অত্ৰক্ষত্ৰ ৰজাই সেই নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ চিঠি দি পঠিয়ালে। পঞ্চম অধ্যায়ত আমি পালো যে হগ্গয় আৰু জখৰীয়া ভাৱবাদীয়ে লোকসমূহক পুনৰ উদগালে আৰু মন্দিৰৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ হ'ল। তেতিয়া দেশাধ্যক্ষই সেই কথা জনাই ৰজা দৰিয়াবছলৈ চিঠি লিখিলে আৰু কুৰছ ৰজাই সঁচাকৈ মন্দিৰ নিৰ্মাণৰ বাবে অনুমতি দি ৰাজাজ্ঞা দিছিল নে নাই জানিব বিচাৰিলে। ষষ্ঠ অধ্যায়ত পালো দৰিয়াবছ ৰজাই বিচাৰ খোচাৰ কৰি কুৰছ ৰজাৰ সেই আজ্ঞাপত্ৰ পালে আৰু মন্দিৰ নিৰ্মাণ কাৰ্যত বাধা নকৰিবলৈ আদেশ দিলে। মন্দিৰ নিৰ্মাণ কৰা হৈ গ'ল, লোকসমূহে নিষ্ঠাৰ পৰ্ব পালন কৰিলে। সপ্তম অধ্যায়ত পালো অৰ্থক্ষত্ৰ ৰজাৰ দিনত ইজৰাই ৰজাৰ পৰা ক্ষমতা পত্ৰ লৈ জিৰচালেমলৈ যাত্ৰা কৰিবলৈ যুঁজা কৰিলে আৰু তেওঁলোকে যাত্ৰা কৰাৰ বিৱৰণ আমি পালো অষ্টম অধ্যায়ত। নৱম অধ্যায়ত পালো ইছৰাইলৰ লোকবিলাকে ঈশ্বৰৰ অবাধ্য হৈ পাপত পতিত হোৱাৰ কাৰণে ইজৰাই ঈশ্বৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছে। আজি আমি তাৰ পিছত ঘটা ঘটনাৰ বিষয়ে আলোচনা কৰিম, কিন্তু তাৰ আগতে আহকচোন চুটিকৈ প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ কৰিছো কিয়নো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিছা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব তুমিয়েই আমাক বুজাই দিয়া, আমাৰ প্ৰয়োজন অনুসাৰে তুমি আমাক কথা কোৱা, আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, নৱম অধ্যায়ত আমি দেখিবলৈ পাইছিলো যে ইছৰাইল জাতিৰ লোকসকলে বিজাতীয় লোকসকলৰ লগত বিবাহ পাশত আবদ্ধ হৈ নানা ধৰণৰ অপকৰ্মত লিপ্ত হৈ পৰাৰ কাৰণে অতি দুখ মনেৰে ইজৰাই ঈশ্বৰৰ আগত প্ৰাৰ্থনা আগবঢ়ালে আৰু গোটেই লোকসমূহৰ হৈ দুখ স্বীকাৰ কৰিলে। তাৰ পাছত ইছৰাইলৰ লোকসকলৰ মাজত আম্মিক পুনৰ জাগৰণ ঘটিল আৰু লগে লগে আৰম্ভ হ'ল পুনৰ সংস্কাৰ। যেতিয়া মানুহৰ মাজত আম্মিক পুনৰ জাগৰণ হয় তেতিয়া তেওঁলোকৰ মাজত পৰিৱৰ্তনে দেখা দিবই। পুনৰ জাগৰণ ঘটা কথাটো নিজে নিজে প্ৰকাশ পায়। 10 অধ্যায়ৰ প্ৰথম পদ, ঈশ্বৰৰ গৃহৰ আগত ইজৰাই এইদৰে প্ৰাৰ্থনা কৰি পাপ হৈ কাঢ়ি ক্ৰন্দন কৰা আৰু দীঘল হৈ পৰা সময়ত ইছৰাইলৰ মতা তিৰোতা আৰু ল'ৰা ছোৱালী বৰ এজুম লোক তেওঁৰ ওচৰত গোট খালে, কিয়নো লোকবিলাকে অতিশয়ৰূপে ক্ৰন্দন কৰিছিল। ইজৰাই প্ৰাৰ্থনা কৰিবলৈ ধৰাৰ লগে লগে লোকসকলে নিজৰ নিজৰ পাপৰ কথা অনুভৱ কৰি নিজৰ দুখ বুজি পাইছিল। সেই সময়ত নিজৰ নিজৰ পাপৰ কথা স্বীকাৰ কৰি লোৱাটো সঁচাকৈ অতি প্ৰয়োজনীয় কথা আছিল। 2 পদ, তেতিয়া এলমৰ সন্তানবিলাকৰ মাজৰ জিহিয়েলৰ পুত্ৰ ছখনিয়াই ইজৰাক সম্বোধন কৰি ক'লে, আমাৰ ঈশ্বৰৰ বিৰুদ্ধে আমি সত্য লংঘন কৰি দেশীয় জাতিবিলাকৰ মাজৰ পৰা বিজাতীয় ছোৱালীবিলাক বিয়া কৰিছো, তথাপি এই বিষয়ে ইছৰাইললৈ এতিয়াও আশা আছে। ছখনিয়া নামৰ এই মানুহজনে নিজৰ নিজৰ পাপৰ কথা অনুভৱ কৰি পাপ স্বীকাৰ কৰিব খোজা লোকবিলাকৰ হৈ মাত মাতিছে। ইজৰাৰ ওচৰলৈ আহি তেওঁ কৈছে, আমি আমাৰ ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিলো। এনেদৰে খোলাখুলিভাৱে নিজৰ নিজৰ পাপ স্বীকাৰ কৰি লোৱাটো আমাৰ বাবে অতি প্ৰয়োজনীয়। এতিয়া আমি 3 পদটো চাওঁ, এই হেতুকে আহক মোৰ প্ৰভুৰ মন্ত্ৰণা অনুসাৰে আমাৰ ঈশ্বৰৰ আজ্ঞালৈ কঁপি থকা লোকবিলাকৰ মন্ত্ৰণা অনুসাৰে সেই আটাই তিৰোতাবিলাক আৰু সিহঁতৰ পৰা জন্মা সন্তানবিলাক ত্যাগ কৰিবলৈ এতিয়া আমাৰ ঈশ্বৰৰ আগত আমি এটি নিয়ম কৰোঁ আৰু ব্যৱস্থামতে তাক কৰা যাওক। নিজৰ নিজৰ পাপ স্বীকাৰ কৰা লোকসকল একগোট হলহি। তেওঁলোকে ঈশ্বৰৰ বাক্যত কম্পমান হল, অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ বাক্য কেৱল পঢ়া আৰু অধ্যয়ন কৰাতেই ক্ষান্ত নাথাকি সেই বাক্যক তেওঁলোকৰ হৃদয়ত কাম কৰিবলৈ দিলে। ঈশ্বৰৰ বাক্য লংঘন কৰা কথাটো আঙুলিয়াই দিয়াত তেওঁলোকে সেই কথা মানি লৈ নিজ নিজ পাপ স্বীকাৰ কৰিলে। সেই পাপ ঢাকি ৰাখিবলৈ তেওঁলোকে চেষ্টা নকৰি ঈশ্বৰৰ আগত নিজৰ নিজৰ অৱস্থা উদঙাই দিলে। সেই বিজাতীয় তিৰোতাবিলাক ত্যাগ কৰিবলৈও সাজু হল, অৰ্থাৎ পাপৰ পৰা সম্পূৰ্ণৰূপে ঘূৰিবলৈ তেওঁলোকে মন স্থিৰ কৰিলে। এইটো অতি প্ৰয়োজনীয় কথা। পাপ মানি ল'লেই নহ'ব, সেই পাপৰ পৰা আঁতৰি আহিবলৈও মনস্থ কৰিব লাগিব। চাৰি নম্বৰৰ পদৰ পৰা ছয় নম্বৰ পদ পঢ়িছো, আপুনি উঠক, কিয়নো এই কাৰ্যৰ ভাৰ আপোনাৰেই ওপৰত আছে আৰু আমিও আপোনাৰ সহায় হ'ম। আপুনি হাঁহিয়াল হৈ কাৰ্য কৰক। তেতিয়া ইজৰাই উঠি সেই বাক্য অনুসাৰে কৰিবলৈ পুৰোহিতবিলাকৰ মাজৰ প্ৰধান লোকক, লেবিয়াবিলাকক আৰু আটাই ইছৰাইলক শপত খুৱালে। তাতে তেওঁবিলাকে শপত খালত ইজৰাই ঈশ্বৰৰ গৃহৰ আগৰ পৰা উঠি ইলিয়াচিবৰ পুত্ৰ জিহুহাননৰ কোঠালিত সোমালগৈ আৰু তাত ৰাতি থাকি একো ভোজন পান নকৰিলে, কিয়নো বন্দী অৱস্থাৰ পৰা অহা লোকবিলাকে সত্য লংঘন কৰাত তেওঁ শোক কৰিছিল। ঈশ্বৰৰ বাক্য উলংঘন কৰাটো অতি ডাঙৰ কথা। তেওঁলোকে নিশ্চয় অতি দুখ মনেৰে ইজৰাৰ ওচৰলৈ গৈছিল। তেওঁলোকৰ জীৱনত যি ঘটি গল সেই কথাও নিশ্চয় সেই লোকবিলাকে ভাবি পেলাই যথেষ্ট মনোকষ্ট পাইছিল। কিন্তু ঈশ্বৰৰ বাক্য লংঘন কৰা হৈছিল, গতিকে তাৰ বাবে অনুতাপ কৰিবই লাগিব। প্ৰকৃত পুনৰ জাগৰণৰ আৰম্ভণিও তাতেই হয়। আমি প্ৰথমতে ঈশ্বৰৰ বাক্যৰ পোহৰত বাট বুলিব লাগিব। যেতিয়া আমি ঈশ্বৰৰ বাক্যৰ ওচৰলৈ আহোঁ, সেই বাক্যই আমাৰ হৃদয়লৈ আমি কৰা পাপৰ উপলব্ধি আনি দিয়ে। আমি ঈশ্বৰ দৃষ্টিত কৰা অপৰাধ সম্বন্ধে সচেতন হওঁ। আমি যে ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছো সেই কথা বুজি পাওঁ। ঈশ্বৰৰ বাক্য দেশ দেশকৈ উলংঘন কৰি থকা বুলি আমি স্পষ্টকৈ বুজি পাওঁ। আমি যেতিয়া আমাৰ পাপ স্বীকাৰ কৰি ঈশ্বৰৰ কাষ চাপো, তেতিয়া প্ৰকৃত মন পালটন হয় আৰু ফলস্বৰূপে আমাৰ জীৱনত আত্মিক পুনৰ জাগৰণ ঘটে। প্ৰিয় শ্ৰোতা, যদি আপুনি আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি ঈশ্বৰৰ সন্তান হৈছে, তেন্তে আপোনাৰ জীৱনত পৰিৱৰ্তন আহিবই। সেই পৰিৱৰ্তন আনৰ চকুত পৰিবই। আপোনাৰ জীৱনত তেনে পৰিৱৰ্তন, তেনে আত্মিক পুনৰ জাগৰণ ঘটিছেনে? প্ৰিয় শ্ৰোতা, চিন্তা কৰি চাওকচোন। আৰু যদিহে আপুনি প্ৰভু যীশুক গ্ৰহণ কৰাৰ পাছতো ঈশ্বৰৰ বাক্যলৈ অৱহেলা কৰি অবাধ্যতাৰ জীৱন কটাইছে, আপুনি তাৰ বাবে অনুতাপ কৰি মন পালটন নকৰিবনে? ঈশ্বৰে আপোনাক উপচি পৰাকৈ আশীৰ্বাদ কৰিবলৈ সাজু হৈ আছে। আপুনি কেৱল অনুতাপ কৰি ক্ষমা ভিক্ষা কৰি তেওঁৰ কাষ চাপক। আজি আমি আমাৰ নিজৰ নিজৰ জীৱন পৰীক্ষা কৰি চোৱা উচিত। প্ৰতিজন লোকেই যদি নিজৰ আত্মিক অৱস্থা বুজি পায় আৰু তাৰ শুধৰণিৰ কাৰণে ঈশ্বৰৰ কাষ চাপে, আমাৰ সমাজত আত্মিক পুনৰ জাগৰণ ঘটিবই। আজি খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ মাজত সকলোতকৈ প্ৰয়োজনীয় বিষয়টো হৈছে আত্মিক পুনৰ জাগৰণ। ঈশ্বৰে এন্ধাৰত বুৰ গৈ থকা ধ্বংসমুখী জগতখনৰ লোকসকলক কৈ আছে, যীশুখ্ৰীষ্টক বিশ্বাস কৰি পৰিত্ৰাণ লাভ কৰা। আৰু খ্ৰীষ্টত বিশ্বাস কৰা আৰু নিজকে খ্ৰীষ্টিয়ান বুলি চিনাকি দিয়া লোকসকলক ঈশ্বৰে আজি কৈ আছে, মন পালটন কৰা আৰু মোলৈ উভতি আহা। বিশ্বাসীসকলে মন পালটন নকৰালৈকে খ্ৰীষ্টীয় মণ্ডলীত আত্মিক পুনৰ জাগৰণ ঘটিব নোৱাৰে। কিন্তু দুখৰ বিষয় এয়ে যে আজি আমাৰ লোকসকল নিৰ্বিকাৰ। কথাবোৰ এখন কাণেৰে সোমাই আনখন কাণেৰে ওলাই যায়। ইজৰাইলৰ দিনত কিন্তু লোকসকলে তেনেকুৱা নিৰ্বিকাৰ ভাৱ দেখুওৱা নাছিল। তেওঁলোকে ঈশ্বৰৰ বাক্যত কম্পমান হৈছিল আৰু মন পালটন কৰি নিজৰ নিজৰ জীৱন শুধৰাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইজৰাইল প্ৰকৃত অৰ্থত মন পালটন কৰি ঈশ্বৰৰ কাষ চাপিছিল আৰু আন লোকবিলাকেও তেওঁক অনুকৰণ কৰিছিল। এতিয়া আমি সাত নম্বৰ আৰু আঠ নম্বৰ পদ দুটা চাওঁ হওক। পাছে বন্দী অৱস্থাৰ পৰা অহা আটাই লোকবিলাকে জিৰচালেমত গোট খাওকি, আৰু যিকোন লোক অধ্যক্ষবিলাকৰ আৰু বৃদ্ধবিলাকৰ পৰামৰ্শ মতে তিনিদিনৰ ভিতৰত নাহিব তাৰ সকলো সম্পত্তি বৰ্জিত কৰা হ'ব, আৰু বন্দী অৱস্থাৰ পৰা অহা লোকবিলাকৰ সমাজৰ পৰা তাক পৃথক কৰা যাব, এইবুলি জিহুদাৰ আৰু জিৰচালেমৰ সকলোফালে জাননী দিয়া হ'ল। তেওঁলোকে এটা কঠোৰ সিদ্ধান্ত লোৱা আমি দেখিছো। জাগতিকতা আৰু মাংসিকতাৰ পৰা পৃথক হ'বলৈ এটা স্পষ্ট সীমাৰেখা থাকিবই লাগিব। ইজৰাৰ সময়ৰ লোকসকল মুচিৰ বিধানৰ অধীন আছিল। সেই বিধানৰ নীতি অনুসাৰে তেওঁলোকে অতি কঠোৰ সিদ্ধান্ত এটা লৈ লোকসকলৰ মাজত ঘোষণা কৰিছে। এই কাৰ্যৰ যোগেৰে তেওঁলোকে ভাল ধানৰ পৰা পতানবোৰ আঁতৰ কৰিব খুজিছে। ইছৰাইল দেশৰ সকলো অঞ্চলতেই এই ঘোষণা কৰা হ'ল আৰু বিভিন্ন অঞ্চলৰ পৰা আহিবৰ কাৰণে লোকসকলক প্ৰায় তিনিদিন সময় লাগিব আৰু সেইবাবে তিনিদিন সময় দিয়া হ'ল। বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা মুক্ত হৈ জিৰচালেম মন্দিৰ, নগৰ আৰু দেৱাল পুনৰ নিৰ্মাণ কৰিবলৈ উভতি অহা প্ৰত্যেকজন লোকক উদ্দেশ্য কৰি এই ঘোষণা কৰা হৈছিল। তেওঁলোকে সকলো দিশৰ পৰা আহি আত্মিক সতেজতাৰ বাবে একগোট হ'বহি লাগিব, কিন্তু তাৰ আগতে মন পালন কৰিব লাগিব। যিসকল লোক নাহিব আৰু মন পালন কৰি কুকাৰ্য ত্যাগ নকৰিব, সেইসকল লোকক সামাজিকভাৱে বৰ্জন কৰা যাব। এই কামটো অলপ চৰমপন্থী কাম যেন নালাগেনে বাৰু, কিন্তু পবিত্ৰতাৰ ক্ষেত্ৰত কোনো আপোচ হ'ব নোৱাৰে। বাইবেলত লিখিছে যে এন্ধাৰৰ সৈতে পোহৰৰ কোনো সম্বন্ধ হ'ব নোৱাৰে। জাগতিকতাক ভাল পোৱা লোকে ঈশ্বৰৰ শত্ৰুতাহে কৰে। আমি সুচী আৰু পবিত্ৰ জীৱন যাপন কৰিবলৈ ইচ্ছা কৰিলে বহুতো লোকৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে, বহুতো সম্পৰ্ক ছেদ কৰিব লগা হ'ব পাৰে। তাৰ বাবে আমি সাজু থাকিব লাগিব। বাইবেলত লিখিছে কোনো লোকেই একে সময়তে দুজনা গৰাকীত খাটিব নোৱাৰে। আমি জাগতিকতাত ভুলগৈ বা জাগতিকতাক ভাল পাই একে সময়তে ঈশ্বৰক ভাল পাব নোৱাৰো, আৰু যদিহে ঈশ্বৰৰ সংগ বিচাৰো তেন্তে জাগতিকতা আৰু কুসংগৰ পৰা নিজক আঁতৰাই আনিবই লাগিব। এই কথা অপ্ৰিয় হলেও সত্য। শ্ৰোতাবন্ধু, আপুনি নিজকে প্ৰশ্ন কৰি চাওকচোন, ঈশ্বৰৰ সংগ প্ৰকৃত অৰ্থত উপভোগ কৰাৰ ক্ষেত্ৰত আপোনাৰ জীৱনত কোনো ধৰণৰ বাধা আছে নেকি? যদি আছে, সেইবোৰ ত্যাগ কৰিবলৈ সিদ্ধান্ত লওক। তেতিয়াহে আপুনি ঈশ্বৰৰ মধুৰ সহভাগিতাৰ মধুৰ আনন্দ উপভোগ কৰিব পাৰিব। এতিয়া আমি 9 নম্বৰ পদৰ পৰা 11 নম্বৰ পদ পাঠ কৰি দিম। পাছে যিহুদাৰ আৰু বিন্যামিনৰ সকলো মানুহে 3 দিনৰ ভিতৰত জিৰচালেমলৈ আহি গোট খালে, সেয়ে 9ম মাহৰ 20 দিনৰ দিনা। আৰু আটাই লোকবিলাকে সেই প্ৰধান বিষয়ৰ আৰু বৰ বৰষুণৰ কাৰণে কঁপি কঁপি ঈশ্বৰৰ গৃহৰ আগত থকা মুকলি ঠাইত বহি আছিল। পাছে ইজৰা পুৰোহিতে উঠি তেওঁবিলাকক ক'লে, তোমালোকে সত্য লংঘন কৰি ইছৰাইলৰ দুখ বঢ়াবলৈ বিজাতীয় ছোৱালীবিলাক বিয়া কৰিলা হওক। এই হেতুকে এতিয়া তোমালোকৰ পূৰ্বপুৰুষবিলাকৰ ঈশ্বৰ জিহুৱাৰ আগত তোমালোকে দুখ সৈ কাঢ়া আৰু তেওঁৰ ইচ্ছামতে কাৰ্য কৰা। এই দেশীয় জাতিবিলাকৰ পৰা আৰু বিজাতীয় তীৰ্থবিলাকৰ পৰা নিজক পৃথক কৰা। ইয়াত আমি দেখিলো ইজৰাই লোকসমূহক অতি স্পষ্ট ভাষাত কৈছে, তোমালোকে ঈশ্বৰৰ অবাধ্য হৈ যি কুকৰ্ম কৰিলা তাক স্বীকাৰ কৰা আৰু ঈশ্বৰৰ বাধ্য হোৱা। আন কথাত ক'বলৈ গ'লে তেওঁ লোকসকলক কেৱল বাক্য শুনোতা নহৈ পালন কৰোতা হ'বলৈ আহ্বান কৰিছে। বহুতো লোকে ঈশ্বৰৰ কথা আলোচনা কৰি ভাল পায়, ডাঙৰ ডাঙৰ দাৰ্শনিক কথা কৈ ভাল পায়, কিন্তু ঈশ্বৰে বিচাৰে আমি সেই কথা পালন কৰোতা হোৱাটোহে। ঠিক একেদৰে আমি যীশুখ্ৰীষ্টৰ বিষয়ে বহুতো কথা জানিব পাৰোঁ, বাইবেলৰ বিষয়ে দীঘল দীঘল বক্তৃতাও দিব পাৰোঁ, কিন্তু তাৰ পৰা আমাৰ একো লাভ নহ'ব যদিহে আমি কাৰ্যৰ মাজেৰে সেই কথা প্ৰকাশ নকৰোঁ, অৰ্থাৎ যীশুখ্ৰীষ্টক বিশ্বাস কৰি প্ৰকৃত অৰ্থত নিজৰ ত্ৰাতা আৰু প্ৰভু বুলি গ্ৰহণ নকৰালৈকে আমি কেতিয়াও পৰিত্ৰাণ লাভ কৰিব নোৱাৰোঁ। লাগিলে আমি যীশুখ্ৰীষ্টৰ বিষয়ে যিমান কথাই নাজানো কিয়, আজি আমি বহুতো কথাৰ বাবে অনুতাপ কৰি পাপ স্বীকাৰ কৰিবলগা হৈ আছে। আনকি আমি ইজনে সিজনক প্ৰেম কৰাত ব্যৰ্থ হোৱাৰ কাৰণেও ঈশ্বৰৰ পৰা ক্ষমা বিচাৰিব লাগে। যীশুখ্ৰীষ্টই কৈছিল, মই যেনেকৈ তোমালোকক প্ৰেম কৰিলো তেনেকৈ তোমালোকেও যেন পৰস্পৰে প্ৰেম কৰা। তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা তেন্তে তোমালোক যে মোৰ শিষ্য ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব, জোহন 13:14-15। এতিয়া 12 নম্বৰ পদটো চাওক, তেতিয়া গোটেই সমাজে বৰ মাতেৰে উত্তৰ কৰিলে, আপুনি যেনেকৈ কলে তেনেকৈ আমি কৰিবই লাগে। লোকসকলে ইজৰাই কোৱা মতে কাম কৰিবলৈ মান্তি হ'ল। তেওঁলোকৰ কাৰণে এইটো কিন্তু সহজ কাম নাছিল, কাৰণ বহুতো লোকে মৰমৰ ভাৰ্যা আৰু ল'ৰা ছোৱালীক এৰি দিব লাগিব। তথাপি ঈশ্বৰৰ বাক্যৰ প্ৰতি বাধ্য হৈ তেওঁলোকে সেই কঠিন কাম কৰিবলৈও সাজু হ'ল। এৰা, পবিত্ৰতাৰ জীৱন যাপন কৰিবলৈ যাওঁতে আমি ভাল পোৱা বহুতো বস্তু আমি ত্যাগ কৰিবলৈ সাজু থাকিব লাগিব। যীশুখ্ৰীষ্টই শিষ্যসকলক কৈছিল, যিকোনোৱে ঘৰ বা ভাই ভনী বা পিতৃ মাতৃ বা সন্তান বা মাটিকে মোৰ নামৰ নিমিত্তে এৰে তেওঁ এশগুণকৈ লাভ পাব আৰু অনন্ত জীৱনৰ অধিকাৰী হ'ব। অৰ্থাৎ আমি আমাৰ জীৱনত ঈশ্বৰক সকলোতকৈ আগস্থান দিবলৈ শিকিব লাগিব। এইখিনিতে এটা মন কৰিবলগীয়া কথা, ইজৰাইল লোকসকলক কথা কৈ থাকোঁতেই বৰ ডাঙৰকৈ বৰষুণ আহিছিল, 13 নম্বৰ পদ। কিন্তু মানুহ অনেক আৰু এতিয়া বৰ বৰষুণ দিছে, বাহিৰত থিয় হৈ থাকিব নোৱাৰো, আৰু ই এদিনৰ বা দুদিনৰ কাম নহয়, কিয়নো আমি এই কথাত অতিশয় দুখ কৰিলো। দেখিলেনে, ইজৰাইল ব্যৱহাৰিক দিশৰ প্ৰতিও লক্ষ্য ৰাখিছে। ইমানবোৰ মানুহ বৰষুণত তিতিবুৰি থকাটো তেওঁ বিচৰা নাই। বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালী আৰু তিৰোতাবোৰ তেনেকৈ বৰষুণত তিতি থকাটো তেওঁ নিশ্চয় ভাল পোৱা নাই। আনহাতে কামটো তেওঁ খেলিমেলিকৈ কৰিবও খোজা নাই। সেয়েহে তেওঁ পৰিকল্পিতভাৱে কামটো কৰিবলৈ পিছত আকৌ লগ হোৱাটো ভাল হ'ব বুলি ভাবিছে। সেই কামটো যাতে সুকলমে হয় তাৰ বাবে তেওঁ আঁচনিও কৰিছে। 14 নম্বৰ পদত চাওক, এই হেতুকে গোটেই সমাজৰ নিমিত্তে আমাৰ অধ্যক্ষবিলাকক নিযুক্ত কৰা হওক, আৰু বিজাতীয় ছোৱালী বিয়া কৰা আমাৰ নগৰবোৰত থকা আটাই লোক নিৰূপিত নিৰূপিত সময়ত আহক, আৰু সিহঁতৰ লগত প্ৰত্যেক নগৰৰ বৃদ্ধবিলাক আৰু বিচাৰকৰ্তাবিলাক আহক। আমাৰ ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধ আমাৰ পৰা নুগুচালৈকে আৰু এই বিষয়ে নিষ্পত্তি নোহোৱালৈকে আহি থাকক। ঈশ্বৰৰ বাক্যৰ প্ৰতি বাধ্যতা প্ৰদৰ্শন কৰি বিজাতীয় ছোৱালীবোৰ ত্যাগ কৰা কাৰ্যটো যাতে নিয়াৰিকৈ হয় তাৰ বাবে ইজৰাইল অতি সুন্দৰ পৰিকল্পনা ইয়াত দাঙি ধৰা আমি দেখিবলৈ পাইছো। লোকসমূহেও তেনেদৰেই কৰিবলৈ মান্তি হৈছিল। 19 নম্বৰ পদ চাওক, ইবিলাকে নিজ নিজ তিৰোতা ত্যাগ কৰিবলৈ হাত দিলে আৰু দোষী হৈ নিজ নিজ দোষৰ নিমিত্তে জাকৰ পৰা এটা এটা মতা মেৰ উৎসৰ্গ কৰিলে। বিজাতীয় ছোৱালী বিয়া কৰোৱা কাৰ্যটো যে ঈশ্বৰৰ দৃষ্টিত দুখনীয় কাৰ্য হৈছিল তাক মানি লৈ এই লোকসকলে নিজ নিজ তিৰোতা ত্যাগ কৰিবলৈ হাত দিলে। তেওঁলোকে নিজ নিজ দোষৰ নিমিত্তে বলি উৎসৰ্গ কৰিলে। এই কাৰ্যৰ মাজেৰে ইছৰাইলৰ লোকসকলৰ মাজৰ একতাও প্ৰকাশ পাইছে। ঈশ্বৰৰ ওচৰত ক্ষমা বিচৰা আৰু আত্মিক সংস্কাৰমূলক কাৰ্য কৰাৰ ক্ষেত্ৰত তেওঁলোকে মন কৰিবলগীয়া ধৰণে একতা প্ৰদৰ্শন কৰিছিল। ইয়াৰ পিছৰ পদবোৰত আমি বিজাতীয় তিৰোতা আৰু ল'ৰা ছোৱালী ত্যাগ কৰিবলৈ প্ৰতিজ্ঞা কৰা লোকসকলৰ এখন তালিকা পাওঁ। তেওঁলোকে এই কাম কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল। আমি 44 নম্বৰ পদটো পঢ়ি দিছো, এই আটাইবিলাকে বিজাতীয় তিৰোতা বিয়া কৰিছিল আৰু তেওঁবিলাকৰ কোনো কোনো তিৰোতাৰ পৰা সন্তান জন্মিছিল। ইয়াত বাৰু আমি এটা দুখ লগা কথা নাপাওঁনে? কিছুমান বিজাতীয় তিৰোতাৰ যোগেৰে সন্তান জন্ম হৈছিল, এতিয়া সেই সন্তানবোৰ পিতৃৰ পৰা আঁতৰি যাব লগা হ'ল। পিতৃৰ দুখৰ ফল সন্তানৰ ওপৰত এনেকৈয়ে পৰে। আমি আমাৰ জীৱন কেনেদৰে কটাইছো সেই বিষয়ে সাৱধান এই কাৰণেও হ'ব লাগে, কাৰণ আমাৰ দুখৰ ফলাফল আমাৰ সন্তান সন্ততিসকলেও ভোগ কৰিব লগা হয়। প্ৰিয় শ্ৰোতা, ঈশ্বৰক আপুনি কিমান ভাল পায়, তেওঁৰ কথা কিমান গুৰুত্ব সহকাৰে লয়, তাৰ প্ৰকৃত প্ৰমাণ আপোনাৰ কাৰ্যৰ যোগেৰে প্ৰকাশ পায়। আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰৰ প্ৰতি প্ৰকৃত বাধ্যতা কি জানেনে? তেওঁ জগতলৈ পঠিওৱা তেওঁৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টক বিশ্বাস কৰি গ্ৰহণ কৰা কাৰ্যটোৱেই ঈশ্বৰৰ প্ৰতি বাধ্যতা প্ৰকাশ কৰাৰ উত্তম আৰু সৰ্বোৎকৃষ্ট উপায়। যীশুখ্ৰীষ্টক গ্ৰহণ কৰাৰ দ্বাৰা আপুনি যে ঈশ্বৰৰ বাধ্য সেই কথা প্ৰমাণ কৰিব পাৰে, কাৰণ ঈশ্বৰে আকাশীবাণী কৰি ঘোষণা কৰিছিল, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁৰ কথা শুনা। যীশুখ্ৰীষ্টক আপুনি আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তা আৰু প্ৰভুৰূপে গ্ৰহণ কৰিছেনে? যদি কৰা নাই, আজিয়েই নকৰে কিয়? এক আশীৰ্বাদপূৰ্ণ জীৱনৰ উপহাৰ আজিয়েই গ্ৰহণ নকৰে কিয়? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
আজি আছো আমি কাইলৈ নাই, জীৱনত থিৰ কোনাহে মানুহ ভাই, কিহ ভূমিচাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ পাই, কিহ ভূমিচাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
যিসু সেৱা কৰা নকৰি পল, যিসু ধৰ্মৰ আমাৰ মহান কৰ, যিসু কৰা নকৰি পল, যিসু ধৰ্ম আমাৰ মহান কৰ, সময় মিছাতে নকৰিবা ক্ষয়, যিসুৰ সেৱাৰ এই সময়, আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, ইহ ভূমিচাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই।
আমাৰ ইমেইল এড্ৰেছটো হৈছে ttp@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.com ত শুনিব পাৰে।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যিসুৰ সেৱাৰ এই সময়, আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, ইহ ভূমিচাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই।